শ্রী সুমন শ্যাম, সংক্ষিপ্ত বৃত্তান্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত জে বি আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী এল এল বি লাভ কৰে। 3 ছেপ্টেম্বৰ 1996 তাৰিখৰ পৰা অসমকে ধৰি আন ৰাজ্যসমূহৰ উত্তৰ পূবৰ বাৰ কাউন্সিলৰ অধীনত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। তেওঁ মুখ্যতঃ দেৱানী, সাংবিধানিক বিষয়, মধ্যস্থতাৰ গোচৰ আৰু চাকৰি সংক্ৰান্তীয় বিষয়ত ওকালতি কৰিছিল। মাজে মাজে তেওঁ উচ্চ ন্যায়ালয়ত নিৰ্বাচনী সংক্ৰান্তীয় গোচৰ আৰু ফৌজদাৰী বিষয়তো ওকালতি কৰিছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূল পীঠৰ লগতে অন্যান্য পীঠ আৰু দেৱানী আদালতসমূহতো প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই ওকালতি কৰিছিল। 29 ছেপ্টেম্বৰ 2010 তাৰিখৰ পৰা তেওঁ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ আগলৈকে ভাৰতীয় আইন প্ৰতিষ্ঠান অসম খণ্ডৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূল পীঠৰ উপৰি তেওঁ আন বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ স্থায়ী পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল। 7 জানুৱাৰী 2015 তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। 2017 চনৰ 3 জানুৱাৰী তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।